এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই ডলি দেৱী। গুৰুজনাৰ অপূৰ্ব সৃষ্টি বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত আজি লণ্ডনৰ সংগ্ৰহালয়ৰ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত এখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হ'ব। লণ্ডনলৈ যোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। এই চুক্তিৰ ফলত 500 বছৰ কাল বঞ্চিত হৈ থকা ৰাজ্যৰ জনসাধাৰণে স্বচক্ষুৰে ঐতিহ্যপূৰ্ণ বৃন্দাবনী বস্ত্ৰখন প্ৰত্যক্ষ কৰিব পাৰিব বুলি তেওঁ ইতিমধ্যে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে লণ্ডনৰ সংগ্ৰহালয়ত থকা এই আপুৰুগীয়া বস্ত্ৰ 2027 চনত ছমাহৰ বাবে অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত ইতিমধ্যে সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰা হৈছিল। এই অনুসৰি এই বস্ত্ৰভাগ গুৱাহাটীলৈ আনি খানাপাৰাৰ সংগ্ৰহালয়ত বিশেষভাৱে সংৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা কৰা হ'ব আৰু ইয়াৰ বাবে ভূমিও আবণ্টন দিয়া হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। অসমত প্ৰদৰ্শন হোৱাৰ পাছত দিল্লী, মুম্বাই আদিতো বস্ত্ৰখন প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ'ব। লণ্ডন ভ্ৰমণৰ প্ৰথম দিনটোত কালি ডঃ শৰ্মাই চহৰৰ ৱাটাৰ ফ্ৰণ্ট পৰিদৰ্শন কৰাৰ লগতে প্ৰৱাসী অসমীয়াসকলৰ সৈতে মত বিনিময় কৰে। জুবিন গাৰ্গৰ উপজাদিন পালনৰ বাবে ৰাজ্যৰ বিভিন্ন দল, সংগঠন আৰু শিল্পীগৰাকীৰ অনুৰাগী সমাজে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। কাইলৈ শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে গুৱাহাটীৰ সৰুসজাই আৰু সোণাপুৰৰ জুবিন ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই উপলক্ষে ৰাজ্যৰ 53টা স্থানত ৰক্তদান শিবিৰ অনুষ্ঠিত হ'ব বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। বিটিআৰ প্ৰশাসনে প্ৰিয় শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে কাইলৈ কোকৰাঝাৰ জিলাৰ গৌৰাং নৈৰ পাৰৰ চান্দামাৰীত 30 বিঘা ভূমি সামৰি নিৰ্মাণ হ'বলগীয়া জুবিন গাৰ্গ উদ্যানৰ আধাৰশিলা বিটিআৰৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে স্থাপন কৰিব। ইয়াৰ লগতে গৌৰাং নৈৰ পাৰত বিটিআৰৰ 5খন জিলাৰ প্ৰায় 25,000 শিল্পী আৰু অনুৰাগীয়ে অসমীয়া আৰু বড়ো ভাষাত জুবিন গাৰ্গৰ সৃষ্টি মায়াবিনী গীতটি পৰিৱেশন কৰিব। সদৌ অসম ছাত্ৰ সন্থাই 3-দিনীয়া কাৰ্যসূচীৰে জুবিন গাৰ্গৰ উপজাদিন পালন কাৰ্যসূচীৰ অংশ হিচাপে আজি অসমৰ প্ৰতিখন জিলা সদৰত 53টাকৈ গছপুলি ৰোপণ কৰিছে। কাইলৈ জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ দাবীত অসমৰ প্ৰতিখন জিলাৰ সদৰত মানৱ শৃংখল গঠন কৰা হ'ব আৰু সন্ধিয়ালৈ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। গুৱাহাটীৰ সচেতন নাগৰিক সমাজে জুবিন গাৰ্গৰ জন্মদিন পালনৰ বাবে দুদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰিছে। সেই অনুসৰি শিল্পীগৰাকীৰ সৃষ্টিৰাজি উদযাপন কৰাৰ উদ্দেশ্যে আজি গুৱাহাটীৰ আমবাৰীস্থিত দীঘলী পুখুৰীৰ পাৰত জুবিন গাৰ্গৰ গীত, কথা আৰু কবিতাৰে এসন্ধ্যা শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰিছে। কাইলৈ গছৰ দিন উদযাপন কৰা হ'ব। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কালজয়ী গীতেৰে তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে ৰাজ্যখনৰ প্ৰায় 300 শিল্পী অহা 19 নৱেম্বৰৰ সন্ধিয়া গুৱাহাটীৰ চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত সমবেত হ'ব। ৰাজ্যত আফ্ৰিকান চোৱাইন ফিভাৰৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে 7খন জিলাত গাহৰিৰ মাংস বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে। তদুপৰি এখন জিলাৰ পৰা আন এখন জিলালৈ গাহৰিৰ সৰবৰাহৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। শিৱসাগৰ, ধেমাজি, লখিমপুৰ, ডিব্ৰুগড়, যোৰহাট, দৰং আৰু কামৰূপ জিলাত আফ্ৰিকান চোৱাইন ফিভাৰে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত পশুপালন আৰু পশু চিকিৎসা বিভাগে তৎকালে কাৰ্যকৰী হোৱাকৈ এই নিষেধাজ্ঞা জাৰি কৰিছে। চোৱাইন ফিভাৰৰ সংক্ৰমণ কমকৈ হোৱা জিলাসমূহত গাহৰিৰ মাংস বিক্ৰীৰ ক্ষেত্ৰত পশু চিকিৎসকে পৰীক্ষা কৰি দিয়া গাহৰি পঞ্চায়ত, পৌৰসভা আৰু নিগম নিকায়ে ধাৰ্য কৰি দিয়া নিৰ্দিষ্ট স্থানতহে বিক্ৰী কৰিব পাৰিব। গুৱাহাটী মহানগৰত অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ কচাইখানাত কটা গাহৰিৰ মাংসহে বেচা কিনা কৰিব পাৰিব। সংশ্লিষ্ট সকলো পক্ষই জৈৱ সুৰক্ষাৰ সকলো নীতি নিয়ম মানি চলাৰ লগতে স্বাস্থ্যসন্মত পৰিৱেশ বজাই ৰখাটো বাধ্যতামূলক কৰা হৈছে। পশুপালন বিভাগৰ নিৰ্দেশনাত প্ৰকাশ পোৱা মতে 100% মৃত্যুৰ হাৰেৰে আফ্ৰিকান চোৱাইন ফিভাৰ হৈছে গাহৰিৰ অতি সংক্ৰামক ভাইৰাছজনিত ৰোগ। যোৱা অক্টোবৰত ৰাজ্যৰ 84টা স্থানত এই ৰোগৰ ব্যাপক সংক্ৰমণ ধৰা পৰে। বৰ্তমানলৈ এই ৰোগবিধৰ প্ৰতিষেধক চিটা ওলোৱা নাই আৰু ফলপ্ৰসূ চিকিৎসা নোহোৱাৰ বাবে ইয়াক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰে আক্ৰান্ত স্থানসমূহ চিনাক্ত কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে আফ্ৰিকান চোৱাইন ফিভাৰত আক্ৰান্ত হোৱা হাজাৰ হাজাৰ গাহৰি নিধন কৰা হৈছে। ইয়াৰ ফলত ক্ষুদ্ৰ আৰু বৃহৎ গাহৰি পালকসকলৰ যথেষ্ট ক্ষতি হৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষা 2026ৰ অনলাইন আবেদনৰ সময়সীমা পুনৰ বৃদ্ধি কৰা হৈছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কালি এটা নিৰ্দেশনাযোগে এই কথা প্ৰকাশ কৰিছে। অনলাইন আবেদনৰ বাবে আজিৰ পৰা অহা 20 নৱেম্বৰলৈ নিৰ্দিষ্ট পৰ্টেল মুকলি কৰি দিয়া হৈছে। শিক্ষাৰ্থীসকলে 21 নৱেম্বৰ পৰ্যন্ত মাচুল আদায় দিব পাৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।